জিহুচুৱা 20 অধ্যায় আশ্ৰয় নগৰ নিৰূপণ কৰা। তেতিয়া জিহুৱাই জিহুচুৱাক ক'লে, তুমি ইজৰাইলৰ লোকসকলক কোৱা বোলে মই তোমালোকক মুচিৰ দ্বাৰাই যি কথা কৈছিলো সেই বিষয়ে আশ্ৰয় লোৱা নগৰবোৰ নিৰূপণ কৰা। তোমালোকে ইয়াকে কৰা, যাতে কোনো এজন লোকে যদি অনিচ্ছাকৃতভাৱে আন এজনক হত্যা কৰে তেতিয়া তেওঁ সেই ঠাইলৈ গৈ ৰক্ষা পাব পাৰে। কোনো এজন লোকে যদি আন কোনো এজন হত্যা কৰা লোকৰ ৰক্তপাতৰ প্ৰতিশোধ ল'ব বিচাৰে তেতিয়া এই নগৰবোৰেই তেওঁলোকৰ বাবে আশ্ৰয় লোৱা ঠাই হ'ব। সেইজন লোকে সেই নগৰবোৰৰ মাজৰ কোনো এখন নগৰলৈ পলাই গৈ নগৰৰ দুৱাৰমুখত থিয় দি যেতিয়া তেওঁ সেই অভিযোগ সেই নগৰৰ বৃদ্ধ লোকসকলৰ আগত বুজাই ক'ব তেতিয়া তেখেতসকলে তেওঁক নগৰলৈ লৈ গৈ তেওঁক তেখেতসকলৰ মাজত বাস কৰিবলৈ কোনো এটা ঠাই দিব। আৰু যদি কোনো এজন লোকে হত্যা হোৱাৰজনৰ ৰক্তপাতৰ প্ৰতিশোধ লোৱাৰ প্ৰয়াসেৰে আহে তেতিয়া সেই নৰবধিক নগৰবোৰৰ লোকসকলে কৰ্তৃপক্ষৰ হাতত সোধাই নিদিব। তেওঁলোকে এইদৰে কৰা উচিত নহ'ব, কিয়নো তেওঁ অনিচ্ছাকৃতভাৱেহে নিজৰ চুবুৰীয়াক বধ কৰিলে, আগেৰে তেওঁলৈ কোনো হিংসা ভাৱ নাছিল। সেই কালৰ মহাপুৰোহিতৰ মৃত্যু নোহোৱা পৰ্যন্ত আৰু সেই নৰবধিয়ে বিচাৰৰ বাবে সমাজৰ সাক্ষাতে থিয় নোহোৱালৈকে তেওঁ সেই নগৰতে বাস কৰিব লাগিব। তেতিয়া তেওঁ যি নগৰৰ পৰা পলাই আহিছিল নিজৰ সেই নগৰ আৰু নিজৰ ঘৰলৈ উলটি যাব পাৰিব। গতিকে ইজৰাইলীয়াসকলে গালিলৰ পৰ্বতীয়া অঞ্চলত থকা নপতালি, কেদছ, ইফ্ৰইম পৰ্বতত থকা ছিখিম আৰু যিহুদা পৰ্বতত থকা কিৰিয়ত অব্ব অৰ্থাৎ হিব্ৰোন নিৰ্বাচন কৰি ল'লে আৰু জৰ্দনৰ সিপাৰে জিৰিহুৰ পূবফালে ৰুবেন ফৈদৰ ভিতৰত থকা সমৰ্থলৰ মৰুপ্ৰান্তত বেচৰ, গাত ফৈদৰ ভিতৰত থকা গিলিয়দত ৰমুত আৰু মনচি ফৈদৰ ভিতৰত বাচানত থকা গুলন নামেৰে ঠাইসমূহ নিৰূপণ কৰিলে। কোনোৱে অনিচ্ছাকৃতভাৱে নৰবধ কৰিলে সমাজৰ সাক্ষাতে তেওঁ থিয় নহয় মানে সেই ঠাইলৈ পলাই গৈ যেন ৰক্তপাতৰ প্ৰতিশোধ লোৱাজনৰ হাতত মৰা নপৰে। এইকাৰণে ইজৰাইলৰ সন্তানসকলৰ বাবে আৰু তেওঁলোকৰ মাজত বসতি কৰা বিদেশী লোকৰ বাবেও নিৰূপণ কৰা নগৰ এইবোৰ।